এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে ধুবুৰী জিলাৰ চাপৰৰ তিনিটা স্থানত প্ৰশাসনৰ উচ্ছেদ অভিযান, সন্তোষপুৰৰ উচ্ছেদস্থলীত উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ লাঠী চালনা, ধুবুৰীৰ চিৰাকুটা, চোৰাবাখৰা আৰু সন্তোষপুৰত 80% উচ্ছেদ সম্পূৰ্ণ হোৱা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৰেশ্বৰত প্ৰকাশ, ভূমিস্খলনৰ ফলত লামডিং বদৰপুৰ ৰেলপথত পাহাৰৰ শিল বালি জমা হোৱাত 12খন ৰেলৰ সেৱা পুনৰ 12 জুলাইলৈ বাতিল, উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ নামভৰ্তিৰ বাবে 12 জুলাইলৈ দৰ্পণ পৰ্টেল পুনৰ মুকলি ৰাখিবলৈ অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ নিৰ্দেশনা, আৰু ৰাজ্যৰ বিভিন্ন জিলাত জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি, স্বাস্থ্য বিভাগৰ সজাগতামূলক ব্যৱস্থা গ্ৰহণ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে পৰিস্মিতা দিহিঙীয়া। এতিয়া শুনক বিতং বাতৰি। ধুবুৰী জিলা প্ৰশাসনে আজি চাপৰ ৰাজহচক্ৰৰ অন্তৰ্গত চিৰাগুটা, চোৰাবাখৰা আৰু সন্তোষপুৰৰ লগতে আন কেইবাটাও অঞ্চলত উচ্ছেদ অভিযান চলায়। তাপবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে আবণ্টন কৰা প্ৰায় 3,400 বিঘা ভূমিত থকা 1,069 পৰিয়ালক জিলা প্ৰশাসনে উচ্ছেদ কৰে। সহস্ৰাধিক আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ উপস্থিতিত চলোৱা উচ্ছেদৰ সময়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। একাংশ উচ্ছেদিতই ঘৰ ভাঙিবলৈ অহা এস্কেভেটৰলৈ শিলগুটি নিক্ষেপ কৰে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠী চালনা কৰে। আমাৰ ধুবুৰীৰ সংবাদদাতাই জনোৱা অনুসৰি বিধায়ক অখিল গগৈ উচ্ছেদস্থলীত উপস্থিত হোৱাৰ পাছতে একাংশ ৰাইজে আৰক্ষীক আক্ৰমণ কৰিবলৈ উদ্যত হয়। বিধায়ক অখিল গগৈক ধুবুৰী আৰক্ষীয়ে আটক কৰি চাপৰ থানাত কিছু সময় ৰখাৰ পাছত গোৱালপাৰা জিলাত মুকলি কৰি দিয়ে। উল্লেখযোগ্য যে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পৰিপ্ৰেক্ষিতত দিনৰ ভাগত অঞ্চলটোত উচ্ছেদ অভিযান স্থগিত ৰখা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ধুবুৰী জিলাৰ চাপৰ ৰাজহচক্ৰৰ অন্তৰ্গত চিৰাকুটা, চোৰাবাখৰা আৰু সন্তোষপুৰত প্ৰশাসনে চলোৱা উচ্ছেদ কাৰ্য প্ৰায় 80% সম্পূৰ্ণ হৈছে বুলি প্ৰকাশ কৰিছে। তেওঁ গুৰেশ্বৰত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কয় যে তেওঁৰ চৰকাৰ ৰাজ্যখনৰ ভূমি দখলমুক্ত কৰিবলৈ বদ্ধপৰিকৰ আৰু চাপৰৰ দৰে উচ্ছেদ অভিযান আন জিলাতো অব্যাহত থাকিব।
90% ৰাইজে নিজে আঁতৰি গৈছে, বাকী 10% আমি উচ্ছেদ কৰিবলগীয়া হৈছে। আমাৰ যিটো লক্ষ্য যে অসমৰ যিমান ভূমি বিভিন্ন স্থানৰ পৰা আহি মানুহে দখল কৰিছে তাক আমি খালি কৰিব লাগে যাতে ৰাইজৰ কামত ই ব্যৱহাৰ হ'ব পাৰে। আজি 8 তাৰিখে চাপৰত উচ্ছেদ হ'ল, অহা 10 তাৰিখে গোৱালপাৰা জিলাৰ পাইকানত উচ্ছেদ হ'ব। সেইখন এখন ৰিজাৰ্ভ ফৰেষ্ট আৰু সেই ৰিজাৰ্ভ ফৰেষ্টখন আমি মুকলি কৰিব। আমি সদায় খিলঞ্জীয়া মানুহৰ পক্ষত থিয় দিওঁ আৰু অখিল গগৈয়ে সদায় এটা বিশেষ সম্প্ৰদায়ৰ স্বাৰ্থত থিয় হয়। সেইটো তেওঁৰ আদৰ্শ, আমি আমাৰ লাইনত থাকিম, তেওঁৰ লাইনত থাকক। উচ্ছেদৰ সময়ত কংগ্ৰেছে ভোটৰ কাৰণে বিৰোধিতা কৰে, কিন্তু মই এটাই কথা কম, আপোনালোকে আপোনালোকৰ কাম কৰক, আমি আমাৰ কাম কৰিম।
ইপিনে চাপৰৰ সন্তোষপুৰৰ উচ্ছেদস্থলীত উপস্থিত হোৱাৰ পাছত আৰক্ষীয়ে আটক কৰা বিধায়ক অখিল গগৈয়ে এই উচ্ছেদ অভিযানক বেআইনী আৰু অযুক্তিকৰ বুলি অভিযোগ কৰিছে। তেওঁ উচ্ছেদিত লোকসকলক 5 লাখ টকাৰ পৰা 20 লাখ টকাৰ ভিতৰত ক্ষতিপূৰণ আৰু বিকল্প ভূমি আবণ্টন দিবলৈও দাবী জনায়।
যি উচ্ছেদ কৰিছে সেই উচ্ছেদ অন্যায়, অসাংবিধানিক আৰু বেআইনী। গুৱাহাটী উচ্চ ন্যায়ালয়ে স্থগিতাদেশ দিছে 3টা মাটিৰ ক্ষেত্ৰতে। চৰকাৰী মাটিৰ ক্ষেত্ৰতো স্থগিতাদেশ দিছে, এলটমেণ্ট মাটিৰ ক্ষেত্ৰতো স্থগিতাদেশ দিছে আৰু ম্যাদী পট্টা মাটিৰ ক্ষেত্ৰতো কৈছে যে এতিয়া উচ্ছেদ কৰিব নালাগে, চৰকাৰক শপতনামা দিবলৈ কৈছে। কিন্তু চৰকাৰে শপতনামা দিয়াৰ আগতে মই যোৱাৰ লগে লগে শ মানুহ আহিছে আৰু মোক পুলিচে গ্ৰেপ্তাৰ কৰিছে। এইটো বেলেগ একো নহয়, পলিটিকেল ষ্ট্ৰেটেজিৰ বাহিৰে আন একো নহয়। মই অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছো, আপুনি সঁচাকে মানৱতা বিৰোধী কাম কৰিছে। অন্তত পক্ষে আপুনি 3,500 বিঘা মাটিৰ ভিতৰত 500 বিঘা মাটি আপুনি সংৰক্ষিত কৰক আৰু তাত খেতিয়কবিলাকক সংস্থাপিত কৰক। 20 লাখৰ পৰা 5 লাখৰ ভিতৰত এটা এটা পৰিয়ালক দিয়ক, তেওঁলোকক অন্তত 1.5 কঠাকে মাটি দি তেওঁলোকক ৰখাৰ ব্যৱস্থা কৰক।
উত্তৰ পূব সীমান্ত ৰেলৱেৰ লামডিং বদৰপুৰ পাহাৰ ৰেল লাইনৰ মুপা দিহাখো ষ্টেচনৰ মাজত কালি পুৱাৰ ভাগত হোৱা ভূমিস্খলনৰ পৰিপ্ৰেক্ষিতত 12খন ৰেলৰ যাত্ৰা পুনৰ 12 জুলাইলৈ বাতিল কৰা হৈছে। ভূমিস্খলনৰ ফলত ৰেলপথত শিল বালি জমা হোৱাৰ বাবে 6খন ৰেলৰ সেৱা আংশিকভাৱে বাতিল কৰা হৈছে। তদুপৰি 2খন ৰেলৰ যাত্ৰাৰ সময় পুনৰ নিৰ্ধাৰণ কৰা হৈছে বুলি উত্তৰ পূব সীমান্ত ৰেলৱেৰ সূত্ৰত প্ৰকাশ পাইছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে কালি মুপা দিহাখো ষ্টেচনৰ মাজত পাহাৰৰ পৰা খহি পৰা মাটি আৰু শিল আঁতৰাই আগৰতলা ৰাণী কমলাপতি স্পেচিয়েল এক্সপ্ৰেছ আৰু শিলচৰ চিয়ালদহ কাঞ্চনজংঘা এক্সপ্ৰেছ বিপদজনক পৰিস্থিতিত চলাচল কৰোৱা হয়। এনে পৰিস্থিতিত কালি ৰাজ্যসভাৰ সাংসদ কনাট পুৰকাইষ্টৰ নেতৃত্বৰ এটা দলে উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক চেতন শ্ৰীবাস্তৱক সাক্ষাৎ কৰে। অসম প্ৰকাশন পৰিষদে পৰহিলৈৰ পৰা 20 জুলাইলৈকে গুৱাহাটীৰ চানমাৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত গুৱাহাটী শিশু মহোৎসৱৰ আয়োজন কৰিছে। এই মহোৎসৱত শিশু গ্ৰন্থমেলা, সাংস্কৃতিক প্ৰতিযোগিতাকে ধৰি কেইবাটাও কাৰ্যসূচী থাকিব। মহোৎসৱত প্ৰৱেশ সম্পূৰ্ণৰূপে বিনামূলীয়া কৰা হৈছে বুলি প্ৰকাশন পৰিষদৰ সূত্ৰই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই মহোৎসৱৰ সফলতা কামনা কৰি শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ অভিভাৱকসকলক নিজৰ সন্তানক জ্ঞান আৰু সৃষ্টিৰ এই আনন্দময় মহোৎসৱত অংশগ্ৰহণৰ বাবে উৎসাহিত কৰিবলৈ আহান জনায়। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক পৰিস্মিতা দিহিঙীয়াৰ পৰা।
অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ নামভৰ্তিৰ বাবে আজিৰে পৰা 12 জুলাইলৈ দৰ্পণ পৰ্টেল পুনৰ মুকলি ৰখাৰ কথা ঘোষণা কৰিছে। কিয়নুকৰি পৰিষদে নামভৰ্তি সম্পৰ্কীয় সবিশেষ তথ্যৰ বাবে বিদ্যালয় শিক্ষা পৰিষদৰ ৱেবছাইট www.ahsec.assam.gov.in অথবা darpan.ahsec.online.in চাবলৈ ছাত্ৰ ছাত্ৰীসকলক আহান জনাইছে। পৰিষদে নিৰ্দেশযোগে স্পষ্ট কৰি দিয়ে যে নিৰ্ধাৰিত সময়ৰ ভিতৰত ছাত্ৰ ছাত্ৰীসকলে আবেদন প্ৰক্ৰিয়া সম্পন্ন কৰিব লাগিব। একেদৰে শিক্ষানুষ্ঠানসমূহে অহা 15 জুলাইৰ ভিতৰত নামভৰ্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব। নামভৰ্তি প্ৰক্ৰিয়াত অফলাইন আবেদন কোনো পৰিস্থিতিতে গ্ৰহণ কৰা নহ'ব বুলি নিৰ্দেশটোত উল্লেখ কৰা হৈছে। ৰাজ্যৰ অন্যান্য জিলাৰ লগতে বাক্সা আৰু বৰপেটা জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে। আমাৰ বাক্সাৰ সংবাদদাতাই জনোৱা মতে জিলাখনত পুনৰ এগৰাকী মহিলা এই ৰোগত আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে। জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ৰোগী চিনাক্ত হোৱাৰ পাছতে জিলাখনৰ স্বাস্থ্য বিভাগে সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিছে। মাইকযোগে জনসাধাৰণক সচেতন কৰাৰ লগতে প্ৰচাৰ পত্ৰিকা বিতৰণ কৰা হৈছে বুলি জিলা মেলেৰিয়া বিষয়া প্ৰদীপ কুমাৰ হালৈয়ে আমাৰ সংবাদদাতাক জনাইছে। বৰপেটা জিলাত এই ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত জিলা পৰ্যায়ৰ টাস্ক ফৰ্চ সমিতিৰ এখন বৈঠক অনুষ্ঠিত হৈছে। এই বৈঠকত জিলাখনত জাপানীজ এনকেফেলাইটিছৰ সংক্ৰমণৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰা হয়। জাপানীজ এনকেফেলাইটিছৰ সংক্ৰমণ ধৰা পৰা অঞ্চলবোৰত ল'বলগীয়া অধিক সতৰ্কতামূলক ব্যৱস্থা, ফগিঙৰ ব্যৱস্থাৰ সন্দৰ্ভতো পৰ্যালোচনা কৰা হয়। উল্লেখযোগ্য যে বৰপেটা জিলাত এই ৰোগত আক্ৰান্তৰ সংখ্যা 15 গৰাকীলৈ বৃদ্ধি হৈছে। একেদৰে জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত লোক চিনাক্ত কৰা হৈছে। এই লোকসকলৰ তেজৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। যোৰহাট জিলাত জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱা জিলাখনৰ স্বাস্থ্য বিভাগে বিশেষ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। জিলাখনত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্তৰ সংখ্যা 14লৈ বৃদ্ধি পাইছে। যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ইয়াৰে 3 গৰাকী ৰোগীৰ মৃত্যু হোৱা বুলি স্বাস্থ্য বিভাগে জনাইছে। ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি জিলা পৰ্যায়ৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক, বিভিন্ন বিভাগৰ মুৰববী আৰু স্বাস্থ্য বিষয়া উপস্থিত থকা এই বৈঠকত বাহকজনিত ৰোগৰ সজাগতা সন্দৰ্ভত আলোচনা কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি তামোলপুৰ জিলাৰ গোৰেশ্বৰৰ গুৰমৌত বড়ো জনগোষ্ঠীৰ বাথৌ থানচালি উদ্বোধন কৰে। ভৈয়াম জনজাতি উন্নয়ন পুঁজিৰ ধনেৰে নিৰ্মাণ কৰা বাথৌ থানচালি উদ্বোধন কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ৰাজ্যবাসীৰ কল্যাণৰ বাবে বাথৌ ভগৱানক প্ৰাৰ্থনা জনায়। মুখ্যমন্ত্ৰীগৰাকীয়ে গোৰেশ্বৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠানতো অংশগ্ৰহণ কৰে। বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তই আজি গুৱাহাটীৰ সমীপৱৰ্তী সোণাপুৰত নিৰ্মীয়মান বিজ্ঞান নগৰী প্ৰকল্প পৰিদৰ্শন কৰি ইয়াৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। চলিত বছৰৰ ডিচেম্বৰত এই প্ৰকল্প আনুষ্ঠানিকভাৱে মুকলি হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে নিৰ্মাণ কাৰ্যৰ বিভিন্ন দিশ তদাৰকৰ দায়িত্ব থকা সংশ্লিষ্ট বিভাগ আৰু নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিষয়ববীয়াৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হয়। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ সংস্কৃতি মন্ত্ৰালয়ৰ বিজ্ঞান সংগ্ৰহালয় আঁচনিৰ অধীনত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ পুঁজিৰে এই অত্যাধুনিক বিজ্ঞান সংগ্ৰহালয় হিচাপে বিজ্ঞান নগৰী প্ৰকল্প নিৰ্মাণৰ ব্যৱস্থা কৰা হৈছে। এই বিজ্ঞান নগৰীয়ে অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰলৈ নতুন জোৱাৰ আনিব বুলি আশা কৰা হৈছে। নগাঁও জিলাৰ আয়ুক্ত দেৱাশী শৰ্মাই আজি পুৱা আকস্মিকভাৱে জিলাখনৰ কেইবাটাও চৰকাৰী কাৰ্যালয় পৰিদৰ্শন কৰে। ৰাজ্য চৰকাৰৰ নীতি অনুসৰি পুৱা 10 বজাৰ পৰা চৰকাৰী কাৰ্যালয়সমূহত বিষয়া কৰ্মচাৰীৰ উপস্থিতি নিশ্চিত কৰাৰ বাবে আয়ুক্তগৰাকীয়ে নগাঁও লোক নিৰ্মাণ বিভাগ, শিক্ষা বিভাগৰ উপ পৰিদৰ্শকৰ কাৰ্যালয় আৰু নগাঁও সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয় আকস্মিকভাৱে পৰিদৰ্শন কৰে। এই পৰিদৰ্শনকালত বহুসংখ্যক বিষয়া কৰ্মচাৰী সময়মতে কাৰ্যালয়ত উপস্থিত নোহোৱাক লৈ আয়ুক্তগৰাকীয়ে অসন্তুষ্টি ব্যক্ত কৰে। জিলা আয়ুক্তগৰাকীয়ে বিষয়া কৰ্মচাৰীসকলৰ উপস্থিতিৰ বহীসমূহ জব্দ কৰে। যোৰহাট বিমানবন্দৰৰ প্ৰস্তাৱিত নতুন টাৰ্মিনেল ভৱনৰ প্ৰকল্প আৰু প্ৰৱেশ পথৰ ভূমি অধিগ্ৰহণ সন্দৰ্ভত জিলা আয়ুক্ত কাৰ্যালয়ত আজি এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত জিলা আয়ুক্তগৰাকীয়ে বিমানবন্দৰ কৰ্তৃপক্ষৰ প্ৰতিনিধিৰ সৈতে ভূমি সম্পৰ্কীয় বিষয় আলোচনা কৰে। প্ৰকল্পৰ অগ্ৰগতিৰ বাবে গুৰুত্বপূৰ্ণ দিশসমূহৰ সন্দৰ্ভতো বৈঠকত বিতংভাৱে আলোচনা কৰা হয়। বৈঠকত অতিৰিক্ত জিলা আয়ুক্ত, চক্ৰ বিষয়া, লোক নিৰ্মাণ বিভাগৰ অভিযন্তা আৰু জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি মৰিগাঁও জিলাত বিভিন্ন আঁচনিৰ কাম কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। তেওঁ মৰিগাঁও জিলাৰ সকলো খণ্ড উন্নয়ন বিষয়াৰ সৈতে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অগ্ৰগতিৰ বিষয়ে আলোচনা কৰে। শ্ৰীদাসে জাতীয় সামাজিক সহযোগিতা কাৰ্যসূচীৰ অধীনত আধাৰ নম্বৰ প্ৰেৰণৰ ব্যৱস্থা সন্দৰ্ভত প্ৰতিবেদন বিচাৰে। ইয়াৰ পাছত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত গঠিত আম্মসহায়ক গোটসমূহৰ সংখ্যা, কাৰ্যকলাপ, ঋণৰ সুবিধা আৰু বজাৰ সংযোগৰ বিষয়ে মন্ত্ৰীগৰাকীয়ে আলোচনা কৰে। তেওঁ জিলা প্ৰশাসনক এই গোটসমূহৰ সদস্যসকলক অধিক প্ৰশিক্ষণ আৰু দক্ষতা বিকাশৰ সুযোগ দিয়াৰ নিৰ্দেশ দিয়ে। তদুপৰি আঁচনিসমূহৰ দ্ৰুত আৰু স্বচ্ছ ৰূপায়ণৰ বাবে গাঁও পঞ্চায়ত পৰ্যায়ত সজাগতা সৃষ্টিৰ ওপৰতো তেওঁ গুৰুত্ব দিয়ে। ধুবুৰী জিলাৰ চাপৰৰ শ্ৰীগাম খষ্টখণ্ডৰ মস্কাগুৰি গাঁৱত সংঘটিত এটা দুৰ্ঘটনাত 4 লোক নিহত হৈছে। এখন ইটাভৰ্তি ট্ৰাক নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰাত 4 লোক নিহত হয়। দুৰ্ঘটনাত 2 লোক কথম্পি ৰক্ষা পৰে। অঞ্চলটোৰ ৰাইজ আৰু আৰক্ষীয়ে খাৱৈৰ পৰা 4 লোকৰ মৃতদেহ উদ্ধাৰ কৰিছে। এতিয়া পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
শোণিতপুৰ জিলাৰ গোলাপ বৰবৰা ৰাজ্যিক গ্ৰামোন্নয়ন প্ৰশিক্ষণ কেন্দ্ৰত আজিৰে পৰা 5 পঞ্চায়তৰ প্ৰতিনিধিসকলৰ প্ৰশিক্ষণ অনুষ্ঠিত হৈছে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে জিলাখনৰ 75 নিৰ্বাচিত সভাপতি আৰু সভানেত্ৰীৰ প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন কৰে। মন্ত্ৰীগৰাকীয়ে অনাগত দিনত পঞ্চায়তসমূহত সুশাসন প্ৰৱৰ্তন কৰাৰ বাবে নিষ্ঠাৰে কাম কৰিবলৈ প্ৰতিনিধিসকলৰ প্ৰতি আহান জনায়। অনুষ্ঠানত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সচিব বুনিন্দ্ৰ শৰ্মা, শোণিতপুৰৰ অতিৰিক্ত জিলা আয়ুক্ত জয়ন্ত গোস্বামীৰ লগতে বিভাগীয় বিষয়াসকল উপস্থিত থাকে। শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে আজি বিশ্বনাথ জিলাৰ মাজুলীগড় অঞ্চলত নিৰ্মাণ কৰা আদৰ্শ আৱাসিক বিদ্যালয় পৰিদৰ্শন কৰে। প্ৰধানমন্ত্ৰী জনবিকাশ কাৰ্যক্ৰমৰ অধীনত নিৰ্মাণ কৰা এই বিদ্যালয়খনে জিলাখনৰ চাহ বাগিচা অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক উপকৃত কৰিব বুলি আশা কৰা হৈছে। সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু অঞ্চলটোৰ ৰাইজে এই আৱাসিক বিদ্যালয়খন আদৰ্শ মহাবিদ্যালয় হিচাপে গঢ়ি তোলাৰ বাবে শিক্ষামন্ত্ৰীগৰাকীক আহান জনায়। ডাঃ পেগুৱে এই শিক্ষানুষ্ঠানক পৰৱৰ্তী সময়ত পলিটেকনিক মহাবিদ্যালয় হিচাপে গঢ়ি তোলা হ'ব বুলি উল্লেখ কৰে। শিক্ষানুষ্ঠানখনত অহা বৰ্ষত পাঠদান আৰম্ভ হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অস্থিৰোগ বিভাগৰ এটা কোঠাত আজি অগ্নিকাণ্ড সংঘটিত হয়। নথি পত্ৰ থকা এটা কোঠাৰ ভিতৰত জুই লাগি ধোঁৱা নিৰ্গত হোৱাত চিকিৎসক, নাৰ্ছ আৰু কৰ্মচাৰীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। অৱশ্যে অগ্নি নিৰ্বাপক বাহিনীৰ লোকে তৎপৰতাৰে জুই নুমুৱাবলৈ সমৰ্থ হয়। শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে। কামৰূপ জিলাৰ আমিনগাঁৱত আজি ডায়েৰিয়া ৰোগ অভিযান 2025 শীৰ্ষক জিলা পৰ্যায়ৰ পৰিচালনা সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়। কামৰূপ জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত জিলাখনত ডায়েৰিয়া ৰোগ প্ৰতিৰোধৰ বাবে ল'বলগীয়া প্ৰয়োজনীয় ব্যৱস্থা সন্দৰ্ভত আলোচনা কৰা হয়। অহা 10 পৰা 25 হ'বলগীয়া ডায়েৰিয়া নিৰ্মূল অভিযানত সকলো বিভাগ একত্ৰিত হৈ ডায়েৰিয়া প্ৰতিৰোধৰ উপায়ৰ লগতে এই ৰোগত আক্ৰান্ত শিশুৰ যতন সম্পৰ্কে সজাগতা বৃদ্ধি সন্দৰ্ভতো সভাত আলোচনা কৰা হয়। গোৱালপাৰা জিলাৰ লেডিবাগ ফুটবল ক্লাবৰ উদ্যোগত আজিৰে পৰা কল্যাণপুৰত বীৰুবালা ৰাভা সোঁৱৰণী মহিলা ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। আজিৰ উদ্বোধনী খেলত দুধনৈ মহিলা দলে বনগাঁও শিঙিমাৰী দলক 4-0 গলত পৰাস্ত কৰে। প্ৰতিযোগিতাত মুঠ 8 দলে অংশগ্ৰহণ কৰিছে। অসম ডাউনটাউন বিশ্ববিদ্যালয়ত আজিৰে পৰা 7ম বাৰ্ষিক আয়োধনা আন্তঃৰাষ্ট্ৰীয় ফিডাৰেটিং দবা প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। দবা খেলুৱৈ অভিভাৱক সন্থাই আয়োজন কৰা এই প্ৰতিযোগিতাত দেশৰ ভিন্ন প্ৰান্তৰ 334 খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। এই প্ৰতিযোগিতাখন দবা খেলুৱৈ অভিভাৱক সন্থাৰ সভাপতি ডঃ শিৱেন দত্তই আদৰণি ভাষণেৰে শুভাৰম্ভ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ধুবুৰী জিলাৰ চাপৰৰ 3 স্থানত প্ৰশাসনৰ উচ্ছেদ অভিযান, সন্তোষপুৰৰ উচ্ছেদস্থলীত উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ লাঠিচালনা, ধুবুৰীৰ চিৰাকুটা, চৰুৱা বাখৰা আৰু সন্তোষপুৰত 80% উচ্ছেদ সম্পূৰ্ণ হোৱা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৰেশ্বৰত প্ৰকাশ, ভূমিস্খলনৰ ফলত লামডিং বদৰপুৰ ৰেলপথত পাহাৰৰ শিলবালি জমা হোৱাত 12 ৰেলৰ সেৱা পুনৰ 12 বাতিল, উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ নামভৰ্তিৰ বাবে 12 দৰ্পণ পৰ্টেল পুনৰ মুকলি ৰাখিবলৈ অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ নিৰ্দেশনা, আৰু ৰাজ্যৰ বিভিন্ন জিলাত জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি, স্বাস্থ্য বিভাগৰ সজাগতামূলক ব্যৱস্থা গ্ৰহণ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।